এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে জি এম চি এইচৰ আই চি ইউত নৱজাতকৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে অতিৰিক্ত মুখ্য সচিবৰ নেতৃত্বত তিনিজনীয়া উচ্চ পৰ্যায়ৰ সমিতি গঠন ৰাজ্যৰ সংৰক্ষিত বনাঞ্চলসমূহত ফেন্সিং তালাচী চকীৰ ব্যৱস্থা কৰিবলৈ ৰাজ্য চৰকাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা উৰিয়ামঘাটৰ দখলীকৃত বনাঞ্চল সাদিনৰ ভিতৰত খালী কৰিবলৈ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আঁচনি ৰূপায়ণৰ বাবে অসমলৈ 5,470,51,00,000 টকা আবণ্টনত কেন্দ্ৰৰ অনুমোদন আৰু দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত শ্বিলঙত আজি নৰ্থ ইষ্ট ইউনাইটেড এফ চি লাজং এফ চিৰ মুখামুখি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নৱজাতকৰ বাবে থকা আই চি ইউত কালি এটি নৱজাতকৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত তদন্তৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তিনিজনীয়া সমিতি গঠন কৰি দিছে ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব চুইটি ছাংছন চিকিৎসা শিক্ষা বিভাগৰ সঞ্চালক আৰু এইমছৰ বিশেষজ্ঞ চিকিৎসকক লৈ এই সমিতিখন গঠন কৰা হৈছে সমিতিয়ে অহা 3-4 দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব এই ঘটনাৰ সময়ত দায়িত্বত থকা নাৰ্ছগৰাকীক ৰাজ্য চৰকাৰে ইতিমধ্যে নিলম্বনৰ নিৰ্দেশ দিছে আৰু চি চি টিভি ফুটেজ চাই নিৰপেক্ষভাৱে ঘটনাৰ তদন্ত কৰা হ'ব কালি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই চিকিৎসা মহাবিদ্যালয় হাস্পতালখনৰ নৱজাতকৰ বিশেষ যতন কক্ষ পৰিদৰ্শন কৰি এই বিষয়ে প্ৰকাশ কৰে ঘটনাটো অত্যন্ত পীড়াদায়ক বুলিও মুখ্যমন্ত্ৰীয়ে মত প্ৰকাশ কৰে
এনেকুৱা ঘটনা জি এম চি এইচত আজিলৈকে মই দেখাও নাই 2006 চনৰ পৰা মই জি এম চি এইচৰ লগত জড়িত আজি এই সুদীৰ্ঘ সময়ছোৱাত মই কেতিয়াও দেখা নাছিলো প্ৰায় 20 বছৰ আজিৰ ঘটনাটো দেখি মই নিজেও অত্যন্ত দুখিত কাৰণ আমাৰ জি এম চি এইচৰ যিটো প্ৰতিষ্ঠা এই প্ৰতিষ্ঠাৰ লগত এই বিষয়টো একেবাৰে সংগতি নাখায় ইয়ে মেডিকেল কলেজখনৰ প্ৰতি যিটো ৰাইজৰ ভালপোৱা আছে সেই ভালপোৱাটো কমাই দিয়ে আমাৰ বাবে অত্যন্ত দুখজনক ঘটনা মই সেইবাবে নিজে ঘটনাটো পৰিদৰ্শন কৰিলোঁ অহা 3 দিনৰ ভিতৰত বা 4 দিনৰ ভিতৰত কমিটিখনে ৰিপৰ্ট দিব কৰ্তব্যৰত নাৰ্ছগৰাকীক ইতিমধ্যে আমি নিলম্বিত কৰিব দিছোঁ আৰু গোটেই বিষয়টো যিহেতু চি চি টিভি ফুটেজ আছে গতিকে গোটেই বিষয়টো আমি নিৰপেক্ষভাৱে তদন্ত কৰোঁ যিটো বা আজি ৰাতিপুৱা যিটো ঘটনা এইটো আমি পেচেণ্ট বেছি হৈছে বুলি আমি দায় সাৰিব পৰা ঘটনা নহয় এইটো এটা মানৱীয় ভুল ভুলটো ইচ্ছাকৃত নে অনিচ্ছাকৃত তাৰ তদন্ত কৰিব লাগিব কিন্তু ভুলটোক আমি ভুল বুলি ক'ব লাগিব তাক বেলেগ কথা কৈ ভুলটো নহয় বুলি কোৱাৰ চেষ্টা কৰাটো মই উচিত বুলি নাভাবোঁ
আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে কালি হাস্পতালখনৰ নৱজাতকৰ আই চি ইউৰ বিচনাৰ পৰা পৰি এটি শিশুৰ মৃত্যু হোৱাৰ লগতে আন এটি নৱজাতক গুৰুতৰভাৱে আহত হৈছিল জানিব পৰা মতে এটি নৱজাতক বিচনাৰ পৰা পৰি যোৱাৰ লগতে আন এটি ফটোথেৰাপি মেচিনত ওলমি ৰয় এগৰাকী মহিলাই এই ঘটনা প্ৰত্যক্ষ কৰি দায়িত্বত থকা চিকিৎসক আৰু নাৰ্ছক খবৰ দিয়াত দুয়োটা নৱজাতককে উদ্ধাৰ কৰা হয় যদিও এটি শিশুৰ মৃত্যু হয় মৃত শিশুটিৰ পৰিয়ালে ভঙাগড় থানাত এজাহাৰ দাখিল কৰে এই ঘটনাৰ খবৰ পোৱাৰ পাছতে মুখ্যমন্ত্ৰীয়ে তদন্তৰ বাবে গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্তকো নিৰ্দেশ দিয়ে ঘটনাৰ দোষী সাব্যস্ত লোকক কঠোৰ শাস্তি বিহা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে ইপিনে এই ঘটনাৰ পাছতে ভঙাগড় আৰক্ষীয়ে হাস্পতালখনত একাংশ উৎকোচ গ্ৰহণ কৰা কৰ্মচাৰীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে ৰাজ্যৰ সংৰক্ষিত বনাঞ্চলসমূহত হোৱা অবৈধ দখল সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে কঠোৰ স্থিতি গ্ৰহণ কৰিছে সংৰক্ষিত বনাঞ্চলত হোৱা উচ্ছেদক প্ৰত্যাহান জনাই তৰা কেইবাটাও গোচৰৰ শুনানি গ্ৰহণ কৰি কালি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে বিষয়টো সন্দৰ্ভত গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে ৰাজ্যৰ সংৰক্ষিত বনাঞ্চলসমূহত যাতে কোনোধৰণৰ অবৈধ দখল হ'ব নোৱাৰে তাৰ বাবে সঠিক ব্যৱস্থাপনা গ্ৰহণ কৰিবলৈ ন্যায়ালয়ে চৰকাৰক নিৰ্দেশ দিছে সংৰক্ষিত বনাঞ্চলসমূহৰ দখল ৰোধ কৰাৰ বাবে ফেন্সিং দিয়াৰ ব্যৱস্থা কৰিবলৈও ন্যায়ালয়ে চৰকাৰক নিৰ্দেশ দিয়ে তদুপৰি সংৰক্ষিত বনাঞ্চলসমূহৰ প্ৰৱেশদ্বাৰত তালাচী চকী স্থাপনৰ বাবে চৰকাৰে ব্যৱস্থা কৰিব লাগিব বুলি বিচাৰপীঠে স্পষ্ট কৰি দিছে এই তালাচী চকীসমূহৰ দায়িত্বত থকা বিষয়া আৰু কৰ্মচাৰীসকলে সক্ৰিয়ভাৱে কৰ্ম সম্পাদন কৰিব লাগিব বুলি ন্যায়ালয়ে নিৰ্দেশনাত উল্লেখ কৰিছে যদি সংৰক্ষিত বনাঞ্চলসমূহত কোনো লোকে বন বিষয়া বা কৰ্মচাৰীৰ অৱহেলাৰ বাবে বেআইনীভাৱে প্ৰৱেশ কৰি অকৰ্তৃত্বশীল কাৰ্যকলাপত লিপ্ত হোৱাৰ সুযোগ লাভ কৰে তেন্তে দায়িত্বত থকা বিষয়াৰ বিৰুদ্ধে বন বিভাগে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব বুলিও ন্যায়ালয়ে উল্লেখ কৰিছে আনহাতে অবৈধ দখল ৰোধ কৰাৰ বাবে চৰকাৰক নিৰ্দিষ্ট সময়ৰ অন্তত পৰ্যালোচনা আৰু পৰিদৰ্শনৰ ব্যৱস্থা কৰিবলৈও কোৱা হৈছে বনাঞ্চলত অবৈধ দখল হলে এনে দখল উচ্ছেদৰ পূৰ্বে পালন কৰিবলগীয়া নীতি সন্দৰ্ভতো ন্যায়ালয়ে চৰকাৰক নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি কি পৰিস্থিতিত বনাঞ্চলৰ ভূমি দখল কৰিবলগীয়া হল সেই বিষয়ে উত্তৰ দিবলৈ সংশ্লিষ্ট পক্ষ প্ৰশাসনে 15 দিনৰ সময় দি জাননী দিব লাগিব। তদুপৰি সংৰক্ষিত বনাঞ্চলৰ ভূমিত উচ্ছেদ চলোৱাৰ পূৰ্বে অবৈধ দখলকাৰীক 15 দিনৰ সময় দিব লাগিব বুলিও ন্যায়ালয়ে স্পষ্ট কৰি দিছে। উল্লেখযোগ্য যে শেহতীয়াকৈ ৰাজ্য চৰকাৰে দৈয়াং নামবৰ সংৰক্ষিত বনাঞ্চলত চলোৱা উচ্ছেদৰ বিৰোধিতা কৰি একাংশ লোকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। ভুক্তভোগী লোকসকলৰ আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে কালি এই গুৰুত্বপূৰ্ণ ৰায়দান কৰাৰ লগতে অবৈধ দখলকাৰীসকলক 7 দিনৰ ভিতৰত বনাঞ্চলৰ ঘৰসমূহ খালী কৰিবলৈ নিৰ্দেশ দিয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ে কালি ৰাজ্যৰ সংৰক্ষিত বনাঞ্চলসমূহত হোৱা অবৈধ দখল সন্দৰ্ভত কৰা ৰায়দানৰ বিষয়ে ৰাজ্য চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই এনেদৰে কয়।
ভৱিষ্যতে যাতে আৰু এনেকুৱা ধৰণৰ এনক্ৰোচমেণ্ট নহয় বা নন কমাৰ্চিয়েল এক্টিভিটিজ, নন ফৰেষ্ট এক্টিভিটিজ কোনো ৰিজাৰ্ভ ফৰেষ্টত নহয় তাক যাতে এনচিয়'ৰ কৰিবৰ কাৰণে এটা মেকানিজিম এটা তৈয়াৰ কৰিব দিছে আৰু ৰেগুলেশ্যন আনিব দিছে আৰু কৈছে যাতে পিৰিয়ডিকেলি তাতে মনিটৰিং হয়, ছাৰ্ভিলিয়েন্স হয় আৰু তেওঁলোকে পেট্ৰলিং ৰেগুলাৰলি হ'ব লাগিব, চেক পোষ্ট বহাবলৈ নিৰ্দেশ দিছে আৰু পাৰিলে বাৰ্বেদুৱাই অৰ্থাৎ কাটাতেৰৰ বেৰা দি গোটেই ফৰেষ্টখন ঘেৰাও কৰি দিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছে যাতে ভৱিষ্যতে সময়ত ফৰেষ্টত আজিৰ যি ধৰণে এনক্ৰোচমেণ্ট হৈছে সেনেকুৱা যাতে পুনৰাবৃত্তি নহয় তাৰ কাৰণে গুৱাহাটী উচ্চ ন্যায়ালয়ে ফৰেষ্ট ডিপাৰ্টমেণ্টক নিৰ্দেশ দিছে যাতে ভৱিষ্যতে তেনেকুৱা নহবৰ কাৰণে যিটো মেকানিজিম এটা হল মেকানিজিম কৰিব দিছে আৰু 2 নম্বৰ কিছুমান পদক্ষেপ ল'ব দিছে যাৰ ফলত কোনো ধৰণৰ ব্যক্তি আনঅথৰাইজলি ফৰেষ্টত যাতে সোমাব নোৱাৰে।
উৰিয়ামঘাটৰ উচ্ছেদ সম্পৰ্কত কালি গুৱাহাটী উচ্চ ন্যায়ালয়ে শুনানি গ্ৰহণ কৰি বনভূমি দখল কৰি থকা লোকসকলক 7 দিনৰ ভিতৰত সেই স্থান খালী কৰিবলৈ নিৰ্দেশ দিয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱচৌধুৰীৰ খণ্ড বিচাৰপীঠে দিয়া ৰায় অনুসৰি উৰিয়ামঘাটৰ বনভূমি দখল কৰি থকা লোকসকলে যিকোনো পৰিস্থিতিতে সেই স্থান ত্যাগ কৰিব লাগিব। উৰিয়ামঘাটৰ ৰাণানগৰ, হাতীডুবি, হালধিবাৰী, দুৰ্গাপুৰ আৰু 1 নম্বৰ মধুপুৰ গাঁৱত কালি প্ৰশাসনে দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান আৰম্ভ কৰিছিল। এই গাঁওকেইখনৰ 57টা পৰিয়ালে উচ্ছেদৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন কৰাত ন্যায়ালয়ে কালি পৰ্যন্ত তেওঁলোকক সাময়িক সকাহ দিছিল। কালি উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে একেটা শুনানিতে ৰাজ্যৰ সংৰক্ষিত বনাঞ্চল আৰু বনভূমিসমূহত হোৱা অবৈধ দখল সন্দৰ্ভতো কঠোৰ নিৰ্দেশনা দিয়ে। ন্যায়ালয়ৰ এই ৰায় সন্দৰ্ভত ৰাজ্য চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই কয়,
এই এপিলত আজি এটা খুব গুৰুত্বপূৰ্ণ জাজমেণ্ট দিলে। এই জাজমেণ্টত এইটোকে কোৱা হ'ল যে অসমত প্ৰায় 29 লাখ বিঘা মাটি ফৰেষ্টৰ পৰা বিভিন্ন জেগাত অসমত হেৰি হৈ আছে, এনক্ৰোচমেণ্ট চলি আছে আৰু সেই এনক্ৰোচমেণ্টৰ যিটো ষ্টেপ অসম চৰকাৰে লৈছে আজি 2-3 মাহৰ পৰা সেইটো গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰশংসা কৰি কেইটামান নিৰ্দেশনা জাৰি কৰিছে। সেই নিৰ্দেশনা মতে যিসকল ব্যক্তি বৰ্তমানলৈকে উৰিয়ামঘাটত অৰ্থাৎ দৈয়াং ৰিজাৰ্ভ ফৰেষ্ট আৰু নামবৰ ৰিজাৰ্ভ ফৰেষ্টত আছে, যিসকল ইতিমধ্যে তাৰ পৰা উঠি গ'ল তেওঁলোকক বাদ দি পেলাই যিসকল এতিয়াও কোৰ্টৰ অৰ্ডাৰৰ ভিত্তিত তাতে আছে তেওঁলোকক আজিৰ পৰা 7 দিনৰ ভিতৰত সেই জেগা এৰি যাবলৈ নিৰ্দেশ দিছে আৰু যদি তেওঁলোকে কোনোবাই সেই নিৰ্দেশ অমান্য কৰে অসম চৰকাৰক 7 দিনৰ পিছত উচ্ছেদ অভিযান পুনৰ চলাবলৈ নিৰ্দেশ দিছে। যিসকল ফৰেষ্ট অফিচাৰে তাতে তেওঁলোকৰ কৰ্তব্যত থকা সময়তো তাতে বিভিন্ন সময়ত এনক্ৰোচমেণ্ট হৈছিলে বা বিভিন্ন কমাৰ্চিয়েল এক্টিভিটিজ আৰু ফৰেষ্টত যিবিলাক কাম নন ফৰেষ্ট এক্টিভিটিজ হোৱাত সহায় কৰিছিলে বা তেওঁলোকে চকুমুদি আছিলে সেইসকল ফৰেষ্ট অফিচাৰ এগেইনষ্টত প্ৰচিডিংছ ড্ৰ কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছে।
বিশ্বনাথত চলি থকা উচ্ছেদ অভিযানৰ কালি দ্বিতীয় দিনা মুঠ 175 বিঘা ভূমি দখলমুক্ত কৰা হয়। কালি পুৱা অবৈধ দখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ চলোৱাৰ বাবে প্ৰশাসনে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলি সেই স্থানত সাধাৰণ লোকৰ প্ৰৱেশ নিষিদ্ধ কৰে। ইয়াৰ পাছতে 10খন এস্কেভেটৰৰ জৰিয়তে প্ৰশাসনে উচ্ছেদ আৰম্ভ কৰে। দ্বিতীয় দিনা বিশ্বনাথৰ ননকে জাপুৰিগুৰিৰ 175 বিঘা ভূমি দখলমুক্ত কৰা হয় বুলি প্ৰশাসনে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰে চলিত বিত্তীয় বৰ্ষত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আঁচনি ৰূপায়ণৰ বাবে অসমলৈ 5,470,51,00,000 আৱণ্টনত অনুমোদন জনাইছে। চৰকাৰে যোৱা জুনত দেশৰ 18খন ৰাজ্যলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আঁচনিৰ অধীনত মুঠ 47,474,58,00,000 আৱণ্টন দিছিল। এই আঁচনিখনৰ অধীনত কেন্দ্ৰীয় চৰকাৰে পুঁজি আৱণ্টন দিয়া 18খন ৰাজ্যৰ তালিকাত উত্তৰ পূৰ্বাঞ্চলৰ অসম আৰু মণিপুৰৰ নামো আছে। মণিপুৰে এই আঁচনিৰ অধীনত 46,18,00,000 আৱণ্টন লাভ কৰিছে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আঁচনিৰ অধীনত অসমৰ গ্ৰামাঞ্চলত মুঠ 29,87,868 আৱাস নিৰ্মাণ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়া হৈছে। ইয়াৰ ভিতৰত চলিত বছৰ জুলাইলৈ অনুমোদন দিয়া 28,71,051 আৱাসগৃহৰ 20,69,648 আৱাসৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে। স্বাধীনতা সংগ্ৰামৰ উত্তৰ পূৰ্বাঞ্চলৰ সংগ্ৰামীসকলৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য জনোৱাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত পৰাক্ৰমী পূৰ্বোত্তৰ নাটমেলাত আজি জ্যোতিপ্ৰসাদ সংগ্ৰামী জ্যোতিশিখা শীৰ্ষক নাটখন মঞ্চস্থ কৰা হ'ব। লখিমপুৰৰ ৰংগভূমি নাট্যগোষ্ঠীয়ে পৰিৱেশন কৰিবলগীয়া এই নাটখনৰ নাট্যকাৰ প্ৰশান্ত কটকী। কৃষ্ণ ভূঞাই পৰিচালনা কৰিবলগীয়া নাটখনৰ বিয়লি 5 বজা আৰু 7:30 বজাত দুটা দৰ্শনী মঞ্চস্থ হ'ব। কালি এই নাটমেলাত ব্ৰজনাথ বিপ্লৱী অগ্নিবীৰ শীৰ্ষক নাটখন মঞ্চস্থ কৰা হয়। চিপাঝাৰৰ চৰ্চা নাট্যগোষ্ঠীয়ে এই পৰিৱেশন কৰা নাটখনৰ নাট্যকাৰ আছিল উৎপল দত্ত। উল্লেখযোগ্য যে যোৱা 15 আগষ্টৰ পৰা অনুষ্ঠিত এই নাটমেলাৰ অহা 21 আগষ্টত সামৰণি পৰিব। সেনাবাহিনীয়ে আয়োজন কৰা দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত আজি নৰ্থ ইষ্ট ইউনাইটেড এফ চি লাজং এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত সন্ধিয়া 7 বজাত খেলখন অনুষ্ঠিত হ'ব। এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতাখনত এয়া তৃতীয়বাৰৰ বাবে দুয়োটা দল মুখামুখি হ'ব। ইয়াৰ পূৰ্বে যোৱা বছৰৰ ছেমিফাইনেলতো দুয়োটা দল পৰস্পৰৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছিল আৰু নৰ্থ ইষ্ট ইউনাইটেডে মেঘালয়ৰ দলটোক 3-0 পৰাস্ত কৰি খিতাপৰ যুঁজলৈ অগ্ৰসৰ হৈছিল। শ্ৰোতাসকলে আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 289.9 মিটাৰ, FM বেণ্ডৰ 101.6 মেগাহাৰ্জৰ লগতে ফেচবুক পেজ AIR News গুৱাহাটী আৰু ইউটিউব চেনেল AIR News গুৱাহাটী যোগে লাইভ ষ্ট্ৰীমিঙতো শুনিছে। এই বাতৰি আমাৰ ইউটিউব চেনেল আৰু নিউজন AIR এপতো শুনিব পাৰে। শ্ৰোতাসকলে শেহতীয়া বা বাতৰিৰ বাবে এক চেণ্ডেলত AIR News _GHY আৰু ইনষ্টাগ্ৰামত AIR News _গুৱাহাটী ফ'ল' কৰিব পাৰে। এতিয়া আহক জিন্তি ৰাণী ডেকাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি চকু ফুৰাওঁ।
গুৱাহাটীৰ অসম মেঘালয় সীমান্তৱৰ্তী পিলাংকাটাত মেঘালয়ৰ বাসিন্দাই বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক আক্ৰমণ কৰাৰ বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এই একেটা বাতৰি অন্যান্য কাকতেও প্ৰকাশ কৰিছে। দেশত স্বচ্ছ নিকা আৰু নিৰপেক্ষভাৱে নিৰ্বাচন অনুষ্ঠিত কৰাত নিৰ্বাচন আয়োগ ব্যৰ্থ হোৱা বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে মন্তব্য কৰিছে। এই বাতৰিটো দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দৈনিক জনমভূমি কাকতে ৰাজ্যৰ বনাঞ্চলত উচ্ছেদ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰদান কৰা ৰায় বিষয়ক বাতৰি প্ৰকাশ কৰিছে। ন্যায়ালয়ৰ এই ৰায় মতে চৰকাৰে প্ৰতিখন সংৰক্ষিত বনাঞ্চলত কাইটীয়া বেৰ আৰু চেকগেট স্থাপন কৰিব লাগিব। এই বাতৰিটো দ্য চেণ্টিনেল কাকতেও প্ৰকাশ কৰিছে। গুৱাহাটীৰ ভৰলুমুখৰ ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে মহাবিদ্যালয়খনৰে একাংশ ছাত্ৰ ছাত্ৰীয়ে কৰা প্ৰতিবাদৰ এটা বাতৰি আমাৰ অসম কাকতে আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত নৱজাতকৰ মৃত্যু সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তদন্ত সমিতি গঠনৰ নিৰ্দেশ দিয়াৰ বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নৱজাতকৰ ICUৰ বিচনাৰ পৰা পৰি শিশুৰ মৃত্যু হোৱা ঘটনাৰ বাতৰি দৈনিক অসম কাকতৰ লগতে অন্যান্য বাতৰি কাকতেও প্ৰকাশ কৰিছে। নিৰ্বাচন আয়োগে সমগ্ৰ দেশজুৰি ভোটাৰ তালিকাৰ বিশেষ নিৰীক্ষণৰ পৰিকল্পনা কৰিছে। অৱশ্যে অসমত অহা বছৰৰ এপ্ৰিলত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকাৰ বিশেষ নিৰীক্ষণ সম্পন্ন কৰা সন্দৰ্ভত এতিয়াও কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই। এই বাতৰি দি আছাম ট্ৰিবিউন কাকতৰ। নিয়মীয়া বাৰ্তা কাকতত কামৰূপ জিলাৰ বকুত ৰেল ষ্টেচনৰ সমীপত প্ৰাতঃ ভ্ৰমণৰত 3গৰাকী মহিলাৰ ৰেলৰ খুন্দাত হোৱা মৃত্যু সন্দৰ্ভত বাতৰি প্ৰকাশ পাইছে। এই শোকাবহ বাতৰিটো আন আন কাকতেও প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
ধন্যবাদ জিন্তি। মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী কৌশিক ৰায়ৰ সভাপতিত্বত কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জিলা পৰ্যায়ৰ বিভিন্ন বিষয় পৰ্যালোচনা কৰাৰ লগতে খাদ্য আৰু ৰাজহুৱা বিতৰণ ব্যৱস্থা, সুলভ মূল্যৰ দোকান পৰিচালনা, গুদাম ব্যৱস্থাপনাকে ধৰি কেইবাটাও বিষয় বিস্তৃতভাৱে আলোচনা কৰা হয়। এই বৈঠকত অতিৰিক্ত মুখ্য সচিব, জিলা আয়ুক্ত আৰু বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2-1 মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। জি এম চি এইচৰ ICUত নৱজাতকৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে অতিৰিক্ত মুখ্য সচিবৰ নেতৃত্বত 3জনীয়া উচ্চ পৰ্যায়ৰ সমিতি গঠন। ৰাজ্যৰ সংৰক্ষিত বনাঞ্চলসমূহত ফেন্সিং, তালাচী চকীৰ ব্যৱস্থা কৰিবলৈ ৰাজ্য চৰকাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা। উৰিয়ামঘাটৰ দখলীকৃত বনাঞ্চল 7 দিনৰ ভিতৰত খালী কৰিবলৈ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আঁচনি ৰূপায়ণৰ বাবে অসমলৈ 5,470,51,00,000 টকা আৱণ্টন, কেন্দ্ৰৰ অনুমোদন। আৰু দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত শ্বিলঙত আজি নৰ্থ ইষ্ট ইউনাইটেড এফ চি লাজং এফ চিৰ মুখামুখি। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। সন্ধিয়াৰ পাছতে জিলাৰ এৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।